এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অসমসহ উত্তৰ পূৰ্বাঞ্চল দেশৰ অষ্টলক্ষ্মী বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৱাহাটীত মন্তব্য। অসম দেশৰ শক্তিশালী অঞ্চল হিচাপে পৰিণত হোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দাবী। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি। বিশিষ্ট সাহিত্যিক কবি তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৰ দেহাৱসান। আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ দ্বিতীয়খন খেলত স্কটলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডৰ 5 উইকেটত জয়লাভ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা আৰু মোৰ লগত আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল দেশৰ অষ্টলক্ষ্মী বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত প্ৰকাশ কৰে। দলৰ বুথ বিজয় সংকল্প সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত 11 বছৰত বিজেপি নেতৃতাধীন NDA চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কংগ্ৰেছৰ শাসনকালত অঞ্চলটোৰ প্ৰতি কৰা অৱহেলাৰ বাবে দলটোক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছে অসমক হিংসাৰ দিশে ঠেলি দিয়া বুলি আৰু তেওঁলোকৰ শাসনকালত অঞ্চলটোত অস্থিৰতা সৃষ্টিত অৰিহণা যোগোৱা বুলি অভিযোগ তোলে। শ্ৰীমোদীয়ে কয় যে যোৱা 11 বছৰত উত্তৰ পূৰ্বাঞ্চলৰ বাবে 550,000 কোটি অধিক টকা আবণ্টন কৰা হৈছে আৰু অঞ্চলটোত এই সময়ছোৱাত আন্তঃগাঁথনি খণ্ডত অভূতপূৰ্ব উন্নয়ন পৰিলক্ষিত হৈছে। বিজেপি নেতৃতাধীন চৰকাৰৰ শাসনকালত অসম দেশৰ উন্নয়নৰ চালিকা শক্তি হিচাপে পৰিগণিত হোৱা বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে।
2014 মে আপকি মেহনত কা পৰিণাম থা কি মুজে ভাৰত চৰকাৰ মে দেশ কি সেৱা কা অৱসৰ মিলা। 2-3 সাল বাদ আপ সবি ভাজপা কাৰ্যকৰ্তাও নে ইয়াত ডবল ইঞ্জিন চৰকাৰ বনাই আৰু ইছকা নতিজা কিয়া হোৱা। বিতে 10-11 বৰ্ষো মে বিজেপি NDA চৰকাৰ নে ব্ৰহ্মপুত্ৰ নদী পৰ 5 বড়ে পুল পুৰে কিয়ে হে। কংগ্ৰেছ কি 70 সাল কি সত্তা মে সিৰ্ফ 3 পুল বনে থে, লেকিন হমনে সিৰ্ফ 10 বৰ্ষো মে 5 পুল বনায়ে। যানি কংগ্ৰেছ নে অসম কো সিৰ্ফ সমস্যায়ে দি, জবকি বিজেপি নে অসম কো সমাধান দিয়ে হে। আজ গুৱাহাটী কে 2 হিস্সো কো জোড়নে ৱালে শানদার পুল কা ভি লোকার্পণ হো গয়া। ইস সেতু কা নাম প্রাচীন কামরূপ কে মহাপ্রতাপী সম্রাট কুমার ভাস্কর বর্মন জি কে নাম পর রক্ষা গয়া। ইয়ে লোগ হোতে তো আপনে পরিবার পর হি নাম চড়া দেতে। যানি ইয়ে ভাস্কর সেতু অসম কে আধুনিক ইনফ্রাস্ট্রাকচার আর অসম কে সমৃদ্ধ ইতিহাস কা সঙ্গম হয়।
প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে অঞ্চলটোত যোগাযোগ আৰু আন্তঃগাঁথনি খণ্ডৰ উন্নয়নৰ লগতে যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ সুবিধা সৃষ্টিৰ হকে কাম কৰি আছে। তেওঁ কয় যে 2026-27 বিত্তীয় বৰ্ষত কৰ হস্তান্তৰৰ অংশ হিচাপে অভিলেখ পৰিমাণৰ 49,725 কোটি টকা আছুতীয়াকৈ ৰখা হৈছে। তেওঁ লগতে অসমত নদী পৰ্যটন আন্তঃগাঁথনিৰ বিকাশ সাধন কৰা হ'ব বুলিও মন্তব্য কৰে। বুথ বিজয় সংকল্প সভাত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে কয় যে এসময়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলক অশান্ত অঞ্চল হিচাপে জনাজাত আছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ যুটীয়া প্ৰচেষ্টাত অঞ্চলটোত শান্তিৰ প্ৰতিষ্ঠা হৈছে। অসম দেশৰ শক্তিশালী অঞ্চল হিচাপে পৰিগণিত হোৱা বুলি শ্ৰীসোণোৱালে দাবী কৰে। তেওঁ লগতে কংগ্ৰেছে উত্তৰ পূৰ্বাঞ্চলৰ জাতি জনগোষ্ঠী ভাষা সংস্কৃতিক সংকটৰ মুখলৈ ঠেলি দিয়া বুলি অভিযোগ কৰে। তেওঁ কয় যে কংগ্ৰেছৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু বিভ্ৰান্তিকৰ ৰাজনীতিৰ বাবে অসম পিছপৰি আছিল।
এইখন অসম এটা সময়ত উত্তৰ পূৰ্বাঞ্চলৰ লগতে অশান্ত অঞ্চল হিচাপে জনাজাত আছিল, কিন্তু এই অসমত পূৰ্বতে কংগ্ৰেছৰ শাসনকালত মানুহ আহিবলৈ ভয় খাইছিল। কংগ্ৰেছৰ নিকৃষ্ট সস্তীয়া ৰাজনীতি আৰু বিভাজন নীতিৰ যোগেদি অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰি অসমখন সম্পূৰ্ণৰূপে দুৰ্বল কৰি ৰাখে। আৰু সেই কংগ্ৰেছেই অসমৰ জাতি, মাটি, ভেটি, কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য সম্পূৰ্ণৰূপে নিৰাপত্তাহীনতাৰ মাজলৈ ঠেলি দিছিল। কাৰণ কংগ্ৰেছ দলটোৱে জন্মলগ্নৰে পৰা সদায় অবৈধ বিদেশীক প্ৰাধান্য দি আহিছিল আৰু এইখন অসমতো অবৈধ বিদেশীক তেখেতসকলে নিৰাপত্তা দিবৰ বাবে 1983 চনৰ 20 অক্টোবৰ তাৰিখে IMDT আইন তেখেতসকলে বলপূৰ্বকভাৱে অসমত জাপি দিছিল। লক্ষ্য আছিল অবৈধ বিদেশীক নাগৰিকত্ব প্ৰদান কৰা, মাটি ভেটি দি স্থায়ীভাৱে ইয়াত নিগাজিকে থকাৰ সুবিধা প্ৰদান কৰা। সম্পূৰ্ণৰূপে অসমীয়া জাতিৰ পৰিপন্থী সিদ্ধান্ত লৈ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় একতা, অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বিৰুদ্ধে কংগ্ৰেছে ঘৃণনীয় ৰাজনীতিত লিপ্ত হৈছিল।
সভাত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মায় কয় যে বিজেপি পুনৰ ক্ষমতালৈ আহিলে অহাবাৰ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব। ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত থাকিব বুলিও মুখ্যমন্ত্রীয়ে মন্তব্য কৰে।
মই কি কওঁ, ভাবি চিন্তি কওঁ, আৰু মই আজি আপোনালোকক কব পাৰো যে আপোনালোকে বিজেপিৰ চৰকাৰ দিয়ক, এইবাৰ 1.5 লাখ চাকৰি হল, অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হব। মই এনেকুৱা নাই, এইবাৰ 1.5 লাখ বিঘা মাটি আমি এভিকশন কৰিছো, অহাবাৰ 5 লাখ বিঘা মাটি আমি এভিকশন কৰিম। মই এনেকুৱা নাই, এইবাৰ মুখ্যমন্ত্রীর আত্মনির্ভৰ অভিযান 1 লাখ যুবক যুবতীয়ে লাভ কৰিছে, অহাবার 10 লাখ যুবক যুবতীয়ে লাভ কৰিব। শ্রদ্ধা রাইজ, আমি অসম মাটি বিকাশৰ এক নতুন দিগন্তলৈ লৈ যাম।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুখন মুকলি কৰে। 3000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই 1.24 কিলোমিটাৰ দীৰ্ঘৰ দলংখনে উত্তৰ গুৱাহাটীত থকা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান তথা সাংস্কৃতিক স্থানসমূহলৈ যাতায়াত সুচল কৰি তোলাৰ লগতে উত্তৰ গুৱাহাটীক মহানগৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰিব। এই উপলক্ষে লাচিতঘাটত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকে। এই অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত থকা ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIMৰ অস্থায়ী চৌহদ উদ্বোধন কৰে আৰু কেন্দ্ৰীয় পুঁজিৰে ক্ৰয় কৰা 100খনৰো অধিক বৈদ্যুতিক বাছ ৰাজ্য চৰকাৰক অৰ্পণ কৰে। কামৰূপ জিলাৰ আমিনগাঁৱত আজি উত্তৰ পূবৰ প্ৰথম আৰু দেশৰ পঞ্চমটো ডাটা চেণ্টাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। এই ডাটা চেণ্টাৰত দেশৰ সকলো চৰকাৰী ডাটা সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে। 3 বিঘা ভূমিত নিৰ্মাণ হোৱা এই ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰটোত আজিৰে পৰা সকলো চৰকাৰী তথ্য জনসাধাৰণে লাভ কৰিব পাৰিব। ইয়াৰ পাছতেই প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ খানাপাৰাত বিজেপিৰ দলীয় কৰ্মীসকলৰ এখন বৈঠকতো অংশগ্ৰহণ কৰে। ইয়াৰ আগেয়ে দিনযোৰা ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী মোদীয়ে ডিব্ৰুগড় জিলাৰ মৰাণৰ ঘাইপথত জৰুৰীকালীন অৱস্থাত বিমান উৰণ অৱতৰণ কৰিব পৰাকৈ বিশেষভাৱে বিকশাই তোলা অৱতৰণ ক্ষেত্ৰ মুকলি কৰে। শ্ৰীমোদী আজি পুৱা এই অৱতৰণ ক্ষেত্ৰত অৱতৰণ কৰে। তেওঁ লগতে Su-30, ৰাফেল, তেজস যুঁজাৰু বিমানৰ লগতে হাৰ্কিউলিছ আৰু এণ্টফ AN-32 পৰিবহণ বিমানৰ অৱতৰণ আৰু উৰণ কৌশল প্ৰত্যক্ষ কৰে। প্ৰায় 100 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 4.2 কিলোমিটাৰ দীৰ্ঘৰ অৱতৰণ ক্ষেত্ৰ উত্তৰ পূবৰ প্ৰথমখন জৰুৰীকালীন ক্ষেত্ৰ। যুদ্ধ অথবা যিকোনো জৰুৰীকালীন অৱস্থাত পৰম্পৰাগত বিমান বন্দৰসমূহ অচল হৈ পৰিলে এই বিকল্প অৱতৰণ ক্ষেত্ৰ সেনাবাহিনীৰ বাবে ফলপ্ৰসূ হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা।
বিশিষ্ট সাহিত্যিক, কবি তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 70 বছৰ। প্ৰয়াত সাহিত্যিকগৰাকীয়ে বড়োৰ লগতে অসমীয়া ভাষাতো সাহিত্যৰ চৰ্চা কৰিছিল। তেওঁ 2 বাৰকৈ বড়ো সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। তৰেণ বড়ো সাহিত্য একাডেমীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। কেন্দ্ৰীয় চৰকাৰে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গহপুৰৰ পৰা 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নুমলীগড়লৈ ব্ৰহ্মপুত্ৰৰ তলেৰে পথ আৰু ৰেল চলাচলৰ সুবিধাযুক্ত দ্বৈত সুৰংগ নিৰ্মাণ প্ৰকল্পত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে এই মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰকল্পৰ বাবে 18,662 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। মুঠ প্ৰকল্পৰ দৈৰ্ঘ্য হ'ব 37.7 কিলোমিটাৰ। ইয়াৰ ভিতৰত 15.79 কিলোমিটাৰ পথ ব্ৰহ্মপুত্ৰ নদীৰ তলত থাকিব। উল্লেখযোগ্য যে এয়া হ'ব দেশৰ প্ৰথমটো পানীৰ তলৰ পথ আৰু ৰেলৰ সুৰংগ। বৰ্তমান 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নুমলীগড় আৰু 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গহপুৰৰ মাজৰ দূৰত্ব প্ৰায় 240 কিলোমিটাৰ। তদুপৰি 52 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শিলঘাটৰ ওচৰৰ কলিয়াভোমোৰা দলঙৰ পৰা নুমলীগড় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বিশ্বনাথ চাৰিআলি চহৰৰ মাজেৰে যাবলৈ 6 ঘণ্টা সময় লাগে। এনে প্ৰত্যাহ্বানসমূহলৈ লক্ষ্য ৰাখি এই সুৰংগপথ প্ৰকল্পটোৰ ব্ৰহ্মপুৰৰ পৰা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নুমলীগড়লৈ এটা অংশ, ব্ৰহ্মপুত্ৰৰ তলেৰে পথ আৰু ৰেল চলাচলৰ 4 লেন প্ৰৱেশ নিয়ন্ত্ৰিত গ্ৰীণ ফিল্ড সংযোগ হিচাপে গঢ়ি তোলা হ'ব। এই প্ৰকল্পৰ দ্বাৰা অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহতো উপকৃত হ'ব। তদুপৰি ইয়াৰ ফলত যাত্ৰীৰ পৰিবহণ ব্যয় আৰু সময় ৰাহি হ'ব। এই প্ৰকল্পৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগ বৃদ্ধি পোৱাৰ উপৰিও অঞ্চলটোৰ সামগ্ৰিক বিকাশো ত্বৰান্বিত হ'ব বুলি আশা কৰা হৈছে। শ্ৰীভূমি জিলাৰ ভাৰপ্ৰাপ্ত শিশু সুৰক্ষা অধিকাৰীয়ে জিলাখনৰ যোগ্য ছাত্ৰ ছাত্ৰীসকলক 2026 চনৰ ডুন স্কুল স্কলাৰশ্বিপ পৰীক্ষাৰ বাবে নাম পঞ্জীয়ন কৰিবলৈ আহান জনাইছে। ছাত্ৰ ছাত্ৰীসকলে www.dunschool.com/dss ৱেবছাইটযোগে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। উল্লেখযোগ্য যে এই বৃত্তি পৰীক্ষাৰ জৰিয়তে মেধাৱী ছাত্ৰ ছাত্ৰীসকলে বৃত্তিৰ সময়ত এই বিদ্যালয়ত শিক্ষালাভ কৰাৰ সুযোগ লাভ কৰে। বলবৎকাৰী সঞ্চালকালয়ৰ গুৱাহাটীৰ মাণ্ডলিক কাৰ্যালয়ে আজি কাছাৰৰ ভূমি সংৰক্ষণ বিভাগৰ প্ৰাক্তন বিষয়া আখতাৰ হুছেইন আৰু তেওঁৰ পন্নী ডঃ জেচমিন ৰহমানৰ গুৱাহাটী আৰু গোৱালপাৰাত থকা 4,94,00,000 টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ কৰিছে। আইন বহিৰ্ভূত সম্পত্তি অৰ্জনৰ গোচৰত তদন্তকাৰী সংস্থাটোৱে দুয়োগৰাকী বিষয়াৰ সম্পত্তি জব্দ কৰে। উল্লেখযোগ্য যে পূৰ্বে মুখ্যমন্ত্ৰী তদাৰকী কুহে অভিযুক্ত আখতাৰ হুছেইনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ তদন্তৰ অন্তত তদাৰকী কুহে আদালতত হুছেইনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। বাল্য বিবাহমুক্ত ভাৰত গঢ়াৰ 100 দিনীয়া অভিযানৰ অংশ হিচাপে আজি বৰপেটা জিলাৰ কেওটকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত হয়। জিলাখনৰ মহিলা সবলীকৰণ কেন্দ্ৰৰ উদ্যোগত আৰু মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সহযোগত আয়োজিত এই সজাগতা কাৰ্যসূচীৰ অডিঅ ভিজুৱেল ব্যৱস্থাৰে ছাত্ৰ ছাত্ৰীসকলক বাল্য বিবাহৰ ক্ষতিকাৰক দিশসমূহৰ বিষয়ে অৱগত কৰা হয়। গোলাঘাট জিলাৰ বনগাঁও চোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ইকো ক্লাব পক্ষীপ্ৰেমী সংগঠন চৰাইবান্ধৱ গ্ৰাছ আৰু আশ্ৰয়ৰ উদ্যোগত জিলাখনৰ 16 বিদ্যালয়ৰ সহযোগত চৰাই মাহ সুৰক্ষা দিৱস পালন কৰা হয়। এই উপলক্ষে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী তথা চৰাইবান্ধৱৰ সঞ্চালিকা গিৰিমল্লিকা শইকীয়াৰ নেতৃত্বত কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ছাত্ৰ ছাত্ৰীসকলৰ মাজত চৰাই বিষয়ক কৰ্মশালা, বিভিন্ন প্ৰতিযোগিতা, প্ৰদৰ্শনী আজিও আয়োজন কৰা হয়। অনুষ্ঠানত কেইবাজনো প্ৰকৃতিপ্ৰেমী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ওদালগুৰি জিলাৰ টংলাৰ কলা সাহিত্য সংস্কৃতি সংগঠন সুহৃদৰ উদ্যোগত আৰু টংলা সাহিত্য সভাৰ আতিথ্যত ডঃ ভূপেন হাজৰিকাৰ জীৱন গীত আৰু চিনেমা বিষয়ক সুহৃদ আড্ডা শীৰ্ষক এখন ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰা হয়। টংলা সাহিত্য সভা ভৱনৰ বিশিষ্ট গল্পকাৰ জয়ন্ত কুমাৰ চক্ৰৱৰ্তীৰ সম্পাদনাত সম্পাদক শ্যামল কুমাৰ দাসে আঠ ধৰা অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক তথা লেখকে অংশগ্ৰহণ কৰে।
অসম বিধানসভাৰ বাজেট অধিৱেশন সোমবাৰৰ পৰা আৰম্ভ হ'ব। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশন 19 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। অধিৱেশনৰ দ্বিতীয় দিনা বিধানসভাত 2026-27 বৰ্ষৰ অন্তৰ্বৰ্তী লেখানুদান উত্থাপন কৰা হ'ব। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পূৰ্ণাংগ বাজেটৰ সলনি বিত্তমন্ত্ৰী অজন্তা নেওগে লেখানুদান দাখিল কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ আজিৰ দৃষ্টিপাত অনুষ্ঠানত শ্ৰীলংকাৰ কলম্বোৰ ভাৰতীয় উচ্চায়ুক্তত থকা স্বামী বিবেকানন্দ সংস্কৃতি কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক ডঃ অংকুৰণ দত্তৰ সৈতে এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰিব। এই সাক্ষাৎকাৰৰ প্ৰথম অংশ নিশা 8:02 পৰা 8:30 বজালৈ আৰু দ্বিতীয় অংশ নিশা 9 বজাৰ পৰা শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। আইচিচি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাত অনুষ্ঠিত গ্ৰুপ চিৰ এখন খেলত ইংলেণ্ডে স্কটলেণ্ডক 5 উইকেটত পৰাস্ত কৰে। খেলখনত ইংলেণ্ডে 153 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ আৰু 2টা বলত 5টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে স্কটলেণ্ডে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি 19 অভাৰ আৰু 4টা বলত 8টা উইকেট হেৰুৱাই 152 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ আগেয়ে কলম্বোত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত আয়াৰলেণ্ডে ওমানক 96 ৰাণত পৰাস্ত কৰে। খেলখনত উমানে 236 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰত 8টা উইকেট হেৰুৱাই 139 ৰাণহে কৰিবলৈ সমৰ্থ হয়। এটা বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল দেশৰ অষ্টলক্ষ্মী বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৱাহাটীত মন্তব্য। অসম দেশৰ শক্তিশালী অঞ্চল হিচাপে পৰিণত হোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দাবী। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি। বিশিষ্ট সাহিত্যিক, কবি তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৰ দেহাৱসান। আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ দ্বিতীয়খন খেলত স্কটলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডৰ 5 উইকেটত জয়লাভ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।